Ea atas banii. বাতৰি পঢ়িছোঁ সমজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। স্থলসেনা বাহিনীৰ মুৰব্বী জেনেৰেল মনোজ পাণ্ডে আত্মনিৰ্ভৰশীলতাক ভৱিষ্যতৰ বাবে কৌশলগত আৱশ্যকতা হিচাপে অভিহিত কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ততালিকে অন্তৱৰ্তী সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 31 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। অৱশ্যে এই পৰ্যায়ত সামৰি ল'বলগীয়া বিহাৰৰ সমষ্টিকেইটাৰ বাবে দাখিল কৰা মনোনয়নসমূহ 30 মাৰ্চত পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ল অহা 30 মাৰ্চ। বিহাৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ব অহা 2 এপ্ৰিল। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বিহাৰৰ সমষ্টিকেইটাৰ বাহিৰে বাকী সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্বৰ কালি সামৰণি পৰে। বিহাৰৰ সংসদীয় সমষ্টিকেইটাৰ বাবে আজিহে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰথম পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 102টা লোকসভা সমষ্টিৰ বাবে 19 এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰে ভিতৰত তামিলনাডুৰ 39টা, ৰাজস্থানৰ 12টা, উত্তৰ প্ৰদেশৰ 8টা, মধ্যপ্ৰদেশৰ 6টা, অসম, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ 5টাকৈ, বিহাৰৰ 4টা, পশ্চিমবংগৰ 3টা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰৰ 2টাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু কাশ্মীৰ, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ 1টাকৈ লোকসভা সমষ্টি আছে। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 88খন আসনৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 1টা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া এই সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন হ'ব 4 এপ্ৰিল। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া আটাইকেইটা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ 5 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত মনোনয়ন পত্ৰসমূহ 6 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। বিজেপিয়ে মহাৰাষ্ট্ৰৰ অমৰাৱতী সংসদীয় সমষ্টিত নিৰ্দলীয় সাংসদ নবনীত ৰাণাই আৰু কৰ্ণাটকৰ চিত্ৰদুৰ্গা লোকসভা সমষ্টিত গোবিন্দ কাৰজলে দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি প্ৰকাশ কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং ছাইনীয়ে কৰ্ণাল বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। দলে অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বাবে 10গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। ঘোষণা অনুসৰি বিজয়ৱাড়া বিধানসভা সমষ্টিত দলৰ নেতা ৱাই এছ চৌধাৰী আৰু বিশাখাপট্টনম উত্তৰ বিধানসভা সমষ্টিত পি বিষ্ণু কুমাৰ ৰাজু নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 14গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ কৰিছে। সেই অনুসাৰে দলে দলী শৰ্মাক গাজিয়াবাদ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বিপৰীতে নকুল দুবেক উত্তৰ প্ৰদেশৰ সীতাপুৰ আসনত প্ৰাৰ্থিত্ব দিছে। তালিকা অনুসৰি দলৰ নেতা কালীচৰণ মুণ্ডাই ঝাৰখণ্ডৰ খুন্তি লোকসভা আসনৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। একেদৰে প্ৰতাপ ভানু শৰ্মাক মধ্যপ্ৰদেশৰ বিদিশা আৰু ৰাও যাদৱেন্দ্ৰ সিঙক গুণা সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমাইট্ৰ কুলেবা আজি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হ'ব। ভ্ৰমণকালত শ্ৰীকুলেবাই ভাৰতৰ বিদেশ মন্ত্ৰী আৰু উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ সৈতে আনুষ্ঠানিক বৈঠকত ভাগ লোৱাৰ উপৰি অন্য ভালেকেইখন বৈঠকত অংশগ্ৰহণ কৰিব। বিদেশ মন্ত্ৰালয়ে বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি বৈঠকত দুয়োগৰাকী বিদেশ মন্ত্ৰীয়ে উভয় দেশৰ স্বাৰ্থ জড়িত থকা আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰিব। ইপিনে ভাৰত ভ্ৰমণৰ পূৰ্বে শ্ৰীকুলেবাই কয় যে কিয়েভে নতুন দিল্লীক শক্তিশালী আন্তঃৰাষ্ট্ৰীয় কণ্ঠ থকা গুৰুত্বপূৰ্ণ গোলকীয় সহযোগী হিচাপে বিবেচনা কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে দ্বিপাক্ষিক সহযোগিতা, বাণিজ্য আৰু সমাগত বিশ্ব শান্তি সন্মিলনৰ বিষয়ে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীৰ মাজত হোৱা আলোচনাৰ বিষয়ে উল্লেখ কৰে। তেওঁ ইউক্ৰেইনৰ পুনৰ সংগঠনৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰো শলাগ লয়। শ্ৰীকুলেবাই তেওঁৰ ভ্ৰমণে ভাৰত আৰু ইউক্ৰেইনৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আস্থা প্ৰকাশ কৰে। ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ ব্যৱসায়ী সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰাৰ সম্ভাৱনা আছে। বিগত 7 বছৰৰ ভিতৰত এয়া হ'ব দেশখনৰ বিদেশ মন্ত্ৰীৰ প্ৰথম ভাৰত ভ্ৰমণ। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
স্থল সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে আত্মনিৰ্ভৰশীলতাক ভৱিষ্যতৰ বাবে কৌশলগত আৱশ্যকতা বুলি মন্তব্য কৰিছে। ব্যক্তিগত খণ্ডৰ এটা নিউজ চেনেলে আয়োজন কৰা সন্মিলনত অংশ লৈ শ্ৰীপাণ্ডে কালি অস্ত্ৰ শস্ত্ৰ আৰু গোলা বাৰুদৰ ক্ষেত্ৰত নিজা আৱশ্যকতা পূৰণৰ বাবে সামৰ্থ্য বিকাশৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ প্ৰতিৰক্ষা খণ্ডত নিজা সামৰ্থ্য বিকাশৰ ওপৰত ইতিমধ্যে পৰ্যাপ্ত গুৰুত্ব প্ৰদান কৰা হৈছে। এটা প্ৰশ্নৰ উত্তৰত মুৰববীগৰাকীয়ে কয় যে সকলো ধৰণৰ পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ দেশ সম্পূৰ্ণৰূপে সাজু হৈ আছে। চীন সন্দৰ্ভত জেনেৰেল পাণ্ডে কয় যে ভাৰতে দেশৰ উত্তৰ দিশে থকা সীমান্তত সামৰ্থ্য বিকাশৰ লগতে আন্তঃগাঁথনিৰ উন্নয়নতো গুৰুত্ব আৰোপ কৰিছে। সীমান্তৰ সিপাৰে চলি থকা ঘটনাৰাজিতো ভাৰতে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি তেওঁ প্ৰকাশ কৰে। দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ততালিকে অন্তৱৰ্তী সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে। উচ্চ ন্যায়ালয়ে সুৰানীতি কেলেংকাৰী সম্পৰ্কীয় কলা ধন বৈধকৰণৰ গোচৰত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ আৰু 6 দিনৰ জিম্মালৈ প্ৰেৰণৰ প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দাখিল কৰা এখন আবেদন সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়লৈ জাননী জাৰি কৰিছে। শ্ৰীকেজৰিৱাল সম্প্ৰতি এই গোচৰৰ সংক্ৰান্তত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মাত আছে। ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ এখন বিচাৰপীঠে শ্ৰীকেজৰিৱালৰ আবেদন সন্দৰ্ভত বিধি বলবৎকাৰী সঞ্চালকালয়ক 2 এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ কৈছে। 3 এপ্ৰিলত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে। ইয়াৰ পূৰ্বে শ্ৰীকেজৰিৱালে তেওঁক গ্ৰেপ্তাৰ আৰু জিম্মা অবৈধ বুলি ঘোষণা কৰি বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মাৰ পৰা ততালিকে মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিবলৈ অনুৰোধ জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। দিল্লীৰ উপৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই দিল্লী চৰকাৰ কাৰাগাৰৰ পৰা পৰিচালনা নহয় বুলি ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণক আশ্বাস দিছে। অৰবিন্দ কেজৰিৱালে কাৰাগাৰত থাকিলেও তেওঁৱেই মুখ্যমন্ত্ৰী হিচাপে কাম কৰি যাব বুলি আম আদমী পাৰ্টীৰ একাংশ নেতাই কৰা বিবৃতি সন্দৰ্ভত উপৰাজ্যপালগৰাকীয়ে এইদৰে মন্তব্য কৰিছে। নতুন দিল্লীত আয়োজিত এটা ব্যক্তিগত টিভি চেনেলৰ অনুষ্ঠানত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীছাক্সেনাই এইদৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় কলা ধন বৈধকৰণৰ এটা গোচৰত 21 মাৰ্চত শ্ৰীকেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 31 ৰণত পৰাস্ত কৰে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 277 ৰান কৰি ইতিহাস ৰচনা কৰে। হায়দৰাবাদৰ হৈ হেনৰিক ক্লাছেনে 34টা বলত 80 ৰান কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 23টা বলত 63 আৰু ট্ৰেভিছ হেডে 24টা বলত 62 ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাই ইণ্ডিয়ানছে 278 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 246 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ তিলক বাৰ্মাই 34টা বলত 64 ৰান কৰে। ক্লাছেনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শীৰ্ষ বাছনিপ্ৰাপ্ত ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো আজি মিয়ামি অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত চতুৰ্থ বাছনিপ্ৰাপ্ত স্পেইনৰ মাৰ্চেল গ্ৰেনলছ আৰু আৰ্জেণ্টিনাৰ হৰাচিঅ জেবালোছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। স্থলসেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডে আত্মনিৰ্ভৰশীলতাক ভৱিষ্যতৰ বাবে কৌশলগত আৱশ্যকতা হিচাপে অভিহিত কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ততালিকে অন্তৱৰ্তী সকাহ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 31 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।